প্রথম করিন্থিয়া অধ্যায় দুই। হে ভাইবিলাক, যেতিয়া মই তোমালোকৰ ওচৰলৈ গৈছিলো, তেতিয়া বাক্য কি জ্ঞানৰ উন্মত্ততাৰে গৈ ঈশ্বৰৰ নিগূঢ় তত্ত্ব প্ৰচাৰ কৰা নাই, কিয়নো মই নিশ্চয় কৰিছিলো যে তোমালোকৰ মাজত আন একো নাজানিম, কেৱল যীশুখ্ৰীষ্টক, বিশেষকৈ তেওঁ ক্ৰুশত হত হোৱা জানিম, আৰু মই তোমালোকৰ মাজত দুৰ্বলতা, ভয় আৰু মহাকম্পনেৰে আছিলো, আৰু তোমালোকৰ বিশ্বাস মানুহৰ জ্ঞানত নহৈ ঈশ্বৰৰ শক্তিত যেন নিৰ্ভৰ কৰা হয়। এইকাৰণে মোৰ বাক্য আৰু ঘোষণা জ্ঞানৰ মনমোহা কথাৰে নহৈ পবিত্ৰ আত্মা আৰু শক্তিৰেহে সম্প্ৰমাণ হৈছিল।
তথাপি আমি সিদ্ধ লোকসকলৰ মাজত জ্ঞানৰ কথা কওঁ, হে এই যুগৰ নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্তাসকলৰ জ্ঞান নহয়, কিন্তু যি জ্ঞান ঈশ্বৰে যুগবোৰৰ পূৰ্বেই আমাৰ গৌৰৱৰ অৰ্থে নিৰূপণ কৰিলে, আমি নিগুৰু তত্ত্বৰ বাক্য কৈ সেই ঈশ্বৰৰ গুপ্ত জ্ঞানৰ কথা কওঁ। সেই জ্ঞানৰ কথা এই যুগৰ শাসনকৰ্তাসকলৰ কোনেও নাজানিলে, কিয়নো জনা হলে তেওঁবিলাকে প্ৰতাপৰ প্ৰভুক ক্ৰুশত নিদিলেহেঁতেন। কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, আৰু মানুহৰ হৃদয়তো যি যি নুসুমাল, ঈশ্বৰে তেওঁ প্ৰেম কৰোতাবিলাকৰ নিমিত্তে যি সকলো যুগুত কৰিলে।
কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই তাক আমাৰ আগত প্ৰকাশ কৰিলে, কাৰণ আত্মাই সকলোকে এনেকি ঈশ্বৰৰ গভীৰ কথাকো অনুসন্ধান কৰে, কিয়নো মানুহৰ মনৰ কথা মানুহত থকা নিজৰ আত্মাত বাজে, মানুহবিলাকৰ মাজৰ কোনে জানে, সেইদৰে ঈশ্বৰৰ কথাও ঈশ্বৰৰ আত্মাত বাজে, আন কোনেও নাজানে।
ঈশ্বৰে অনুগ্ৰহ কৰি আমাক যি যি দিলে সেইবোৰ জানিবলৈ আমি জগতৰ আত্মা নাপাই ঈশ্বৰৰ পৰা অহা আত্মা পালো, সেইবোৰক মানুহৰ জ্ঞানে শিকোৱা বাক্যেৰে আমি নকৈ আত্মাই শিকোৱা বাক্যেৰে আত্মিক বিষয়ত আত্মিক বাক্য লগাই কওঁ।
কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে, কিয়নো তেওঁৰ মনত সেই মূৰ্খতা, আৰু তেওঁ সেই কথাৰ তত্ত্বও পাব নোৱাৰে, কিয়নো আত্মিক ৰূপেহে তাৰ বিচাৰ কৰা হয়। কিন্তু আত্মিকজনে আটাইৰে বিচাৰ কৰে, তথাপি সেইজনৰ বিচাৰ কাৰো দ্বাৰাই কৰা নাযায়,
কিয়নো প্ৰভুক শিকাবলৈ তেওঁৰ মননো কোনে জানে,
কিন্তু খ্ৰীষ্টৰ মন আমাৰ আছে।